এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কিছু সময় পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশ্যি ভাষণ, দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ, অসমৰ 5 বিশিষ্ট ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান, গুৱাহাটীত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ 2 বাঁহ প্ৰকল্প মুকলি, অসমৰ 200 চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5 টি-20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয় খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্যপথত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু 21 টোপধ্বনিৰে সম্ভাষণ জনোৱা হ'ব। গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্যপথত হ'বলগীয়া পেৰেডত সমাজৰ বিভিন্ন খণ্ডৰ 10,000 বিশেষ অতিথি উপস্থিত থাকিব। এইবাৰৰ দিৱসৰ কাৰ্যসূচীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লিয়েন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। পেৰেডত অসমৰ ধুবুৰীৰ আছাৰীকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীক পথ হিচাপে প্ৰদৰ্শন কৰা হ'ব। ভৌগোলিক সূচ্যাংকৰ স্বীকৃতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। ৰাজ্যৰ প্ৰতিখন জিলাতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ স্থানসমূহকে ধৰি বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24 দলে কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ কৰিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। দিৱস উপলক্ষে জিলাখনৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গোলাঘাট জিলাত গণৰাজ্য দিৱস উপলক্ষে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। জিলাখনৰ কেতবোৰ স্পৰ্শকাতৰ এলেকাক আজিৰে পৰা কাইলৈ পৰ্যন্ত অস্থায়ী ৰেড জ'ন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত নিৰ্দিষ্ট অঞ্চলসমূহৰ ওপৰেৰে ড্ৰোন নাইবা মানৱবিহীন উৰণ যন্ত্ৰ ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশ অমান্য কৰিলে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। শ্ৰীভূমি জিলাতো কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ হৈছে। কাইলৈ দিৱসৰ পেৰেডত বিভিন্ন বিভাগৰ প্ৰতীকপট, বিহু, মণিপুৰী, ঝুমুৰ নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী থাকিব। কাছাৰ জিলাৰ শিলচৰতো গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। দিৱসৰ প্ৰাক্ষণত আজি ৰাষ্ট্ৰীয় চেতনা, নাগৰিক অংশগ্ৰহণ আৰু একতা শক্তিশালী কৰাৰ লক্ষ্যৰে তথা ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 জয়ন্তীৰ সৈতে সংগতি ৰাখি মটৰচাইকেল সমদল উলিওৱা হয়। দক্ষিণ হালমাৰ মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত গণৰাজ্য দিৱসৰ প্ৰাক্ষণত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাখনৰ হাতিঙিমাৰী মহাবিদ্যালয়ত কাইলৈ কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গোৱালপাৰা জিলাত প্ৰশাসনে কাইলৈ জে টি এছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰিব। বজালী জিলাত 77 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কাইলৈ পাঠশালা সাহিত্য সভাই স্বৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যাত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কিছু সময় পাছতে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনত হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো ভাষণ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ 7:10 প্ৰচাৰ হ'বলগীয়া বাতৰি 7:50 প্ৰচাৰ কৰা হ'ব। আনহাতে আজি 8 মুখ্য বাতৰি প্ৰচাৰ কৰা নহ'ব। অসমৰ 5 বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ মুঠ 131 ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান আজি ঘোষণা কৰা হৈছে। দেশৰ 5 কীৰ্তিমান ব্যক্তিলৈ পদ্মবিভূষণ, 13 পদ্মভূষণ আৰু 113 পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাস্তলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলাশিতানত ৰাজ্যৰ বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু কাৰ্বি লোকসংগীতৰ বিশিষ্ট শিল্পী পখিলা লেখথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে কৃষি ক্ষেত্ৰত এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 4 অধিক কাল কাৰ্বি লোকসংগীতৰ চৰ্চা কৰি অহা লোকশিল্পী পখিলা লেখথেপিয়ে 300 গীতত কণ্ঠদান কৰিছে। 2023 17 ৰাজ্য চৰকাৰে তেওঁক কাৰ্বি সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 তেওঁক ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। শিল্পীগৰাকীয়ে এই সন্মান লাভ কৰি আমাৰ ডিফুৰ সংবাদদাতাৰ আগত এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
খুব ভালো লাগিছে আৰু খুব আচৰিত লাগিছে, কাৰণ মই যে এজনী গাঁৱলীয়া ছোৱালী হয়, মোৰ এইটো প্ৰতিভাটো যে চৰকাৰে মোক বিচাৰি থাকে, কিমান যে মৰম কৰে সেইটো মই নিজে জানিছোঁ, গম পাইছোঁ আৰু খুব ভাল লাগিছে আৰু আজি আচৰিত লাগিছে। মই ভবা নাছিলোঁ, মোক কৈছিলে আজি দুমাহৰ আগতে কে চি এছ তৰফৰ পৰা কৈছে যে আপোনাৰ কাৰণে এটা এৱাৰ্ড আছে, আপুনি বায়'ডাটাবিলাক তাৰপিছতে গোটেই ডকুমেণ্টছবিলাক জমা কৰি দিওঁ। তাৰপিছতে মই ভাবিছোঁ নাপাম নেকি ভাবি আছিলোঁ, কিন্তু আজি হঠাৎ এই গম পাইছোঁ যে ভাৰত চৰকাৰে দিল্লীৰ পৰা মোক ফোন কৰিছে যে আপোনালৈ এটা ভাল খবৰ দিবলৈহে মই ফোন কৰিছোঁ বুলি কৈছে।
যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈও চলিত বছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিভিন্ন চলচ্চিত্ৰ আৰু নাটৰ লগতে কলা নিৰ্দেশনাৰ ক্ষেত্ৰখনলৈ উৎকৃষ্ট বৰঙণি যোগাই অহা আহমেদে 2017 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। শেহতীয়াকৈ বটত্ৰবা প্ৰকল্পৰ সৌন্দৰ্যবৰ্ধন আৰু মূৰ্তি নিৰ্মাণ কাৰ্যতো তেওঁ জড়িত আছিল। এই সন্মান লাভ কৰি শিল্পীগৰাকীয়ে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতাৰ আগত এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
এইটো মোৰ জীৱনৰ এটা ডাঙৰ সন্মান আৰু আজি এতিয়া মোৰ এটাই কথা কওঁ যে এই সন্মানটো মই পাইছো কলিয়াৰ বাবে। এটা মোৰ আজি বঁটা দিবলৈ মাতিছিলে আৰু বঁটা গ্ৰহণ কৰিবৰ কাৰণে ষ্টেজত উঠি থকাতে এই সন্মানটো ঘোষণা কৰিছে। কিন্তু কৰ্মলৈ জড়িত যে সকলো কাম কৰ্মৰ লগতে মিলে সেইটোৱে মোৰ জীৱনলৈ মিলি গৈছে। শংকৰদেৱ কলাক্ষেত্ৰ এখন মঞ্চত কাম কৰি আছিলোঁ, সেই সময়তে এই সন্মানটো ঘোষণা কৰিছিলে আৰু ৰেডিঅ' তেনেকুৱা হৈছে মোৰ মঞ্চত ইয়াত বঁটা লাভ উঠিছিল তেতিয়া এই সন্মানটো পাইছিলে। এই ক্ষেত্ৰত মই খুব ধন্য বুলি নিজকে ভাবিছে, কাৰণ আমি সৰু গাঁও এখনৰ পৰা এই সন্মান পত্ৰ বহুত ডাঙৰ কথা যি পাইছো সভা চৰ আৰু এই বিষয়ে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী মোৰ ফালৰ পৰা ধন্যবাদ জনাইছিলোঁ।
ৰাজ্যৰ এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিশিষ্ট এৰী বিশেষজ্ঞ আৰু ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক যোগেশ দেউৰীক 2023 চনত অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল। শ্ৰীদেউৰীয়ে আমাৰ গোৱালপাৰাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
সঁচাকৈ আনন্দিত হৈছোঁ আৰু সেই আনন্দৰ ভাগটো মই সকলো অসমৰ ৰাইজক মোৰ বিশেষকৈ এৰি পালকসকলক মই মোৰ এই আনন্দৰ ভাগটো মই তেওঁলোককো দিছোঁ আৰু এই সুযোগতে মই অসম চৰকাৰ ভাৰত চৰকাৰকো ধন্যবাদ দিছোঁ। মোৰ যিটো কৰ্মৰাজি সেই কৰ্মৰাজিক সঠিকভাৱে স্বীকৃতি দিয়াৰ বাবে দুয়োখন চৰকাৰ অসম চৰকাৰ ভাৰত চৰকাৰক মই ধন্যবাদ জনাইছোঁ।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যোগ আৰু ষ্টাৰ্টআপৰ সৈতে জড়িত যুৱক যুৱতীসকলক গুণগত মান বৃদ্ধিত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। এয়া আছিল অনুষ্ঠানটোৰ 130 সংখ্যক খণ্ড। মন কী বাতত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ কথা উল্লেখ কৰি অসমৰ নগাঁৱৰ কেইগৰাকীমান ব্যক্তিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপক বিশেষভাৱে উল্লেখ কৰে। এই লোকসকলে নগাঁও চহৰৰ অলিয়ে গলিয়ে গোট খাই থকা বহু আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
এক অৰ উদাহৰণ অসম কা হে। অসম কে নগাঁও মে ৱাহাঁ কি পুৰণি গলিয়ো সে লোক ভাৱনাত্মক ৰূপ সে জুড়ে হে। ইয়াহাঁ কুছ লোগো নে অপনি গলিয়ো কো মিলকৰ সাফ কৰনে কা সংকল্প লিয়া। ধীৰে ধীৰে উনকে সাথ অৰ লোক জুড়তে গয়ে। इस तरह एक ऐसी टीम तैयार हो गई जिसने गलियों से बहुत सारा कचरा हटा दिया।
ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ দুটা বাঁহ প্ৰকল্প মুকলি কৰে। 82.5 কোটি ব্যয় সাপেক্ষ এই প্ৰকল্প দুটা মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ জোৱাৰ উঠিছে। অসমৰ কাৰ্বি আংলং জিলা আৰু নাগালেণ্ডৰ মুকক্সাঙত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প দুটাত 4,400 যুৱক যুৱতীক প্ৰশিক্ষণ দি বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত আজি উত্তৰ পূৰ্বাঞ্চল বাঁহ বেত উন্নয়ন পৰিষদে এমেজন আৰু ফ্লিপকাৰ্টৰ জৰিয়তে বাণিজ্যিক সহযোগিতাৰ দুখন বুজাবুজিৰ চুক্তিটো স্বাক্ষৰ কৰে। অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাৰ ডুমডুমাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আঁচনিখন মুকলি কৰাৰ পূৰ্বে এই অনুষ্ঠানতে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। এটিকলি দুটিপাত আঁচনিৰ অধীনত ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লাখৰো অধিক শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয়। ৰাজ্যৰ প্ৰতিখন জিলাতে আয়োজিত বিশেষ কাৰ্যসূচীত মন্ত্ৰী তথা বিধায়কসকলে এই আঁচনিৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰীণউড চাহ বাগিচাত এই আঁচনিৰ অধীনত 2,051গৰাকী চাহ বাগিচাৰ শ্ৰমিক তথা কৰ্মচাৰীৰ মাজত চেক বিতৰণ কৰা হয়। মন্ত্ৰী প্ৰশান্ত ফুকনে চেকসমূহ বিতৰণ কৰি এই আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকল যথেষ্ট উপকৃত হ'ব আৰু কৰ্ম সম্পাদনৰ প্ৰতি উৎসাহিত হ'ব বুলি উল্লেখ কৰে। গোলাঘাট জিলাৰ অন্তৰ্গত 5টা বিধানসভা সমষ্টিৰ বিভিন্ন চাহ বাগিচাত আজি এটিকলি দুটিপাত আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। খিলাধাৰী চাহ বাগিচাত মন্ত্ৰী অজন্তা নেওগ, বৰ্ষাপুৰী চাহ বাগিচাত মন্ত্ৰী অতুল বৰা, বৰজান চাহ বাগিচাত সাংসদ কামাখ্যা প্ৰসাদ দাসা আৰু বিধায়ক ভৱেন্দ্ৰনাথ খৰালি, দৰিয়া চাহ বাগিচাত বিধায়ক মৃণাল শইকীয়া আৰু দীঘলীহোলা চাহ বাগিচাত বিধায়ক বিশ্বজিৎ ফুকনে হিতাধিকাৰীসকলৰ মাজত চেকসমূহ বিতৰণ কৰে। মৰিগাঁও জিলাতো এই আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলক 5,000 টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয়। জিলাখনৰ গোপালকৃষ্ণ চাহ বাগিচাৰ ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত সভাত মন্ত্ৰী পীযুষ হাজৰিকাই হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে বাগিচাৰ বাটপথ উন্নয়নৰ লগতে শ্ৰমিকসকলে যাতে চৰকাৰী সকলো আঁচনিৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। কাছাৰ জিলাতো এটিকলি দুটিপাত আঁচনিৰ অধীনত মন্ত্ৰী কৌশিক ৰায়ে চাহ বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ মাজত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলিয়াজান বিধানসভা সমষ্টিৰ 18,323গৰাকী আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ চেকযোগে বিতৰণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে বুলি উল্লেখ কৰে। প্ৰতিগৰাকী মহিলা আত্মনিৰ্ভৰশীল হৈ সমাজ তথা দেশৰ বাবে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে বুলিও তেওঁ মন্তব্য কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস। গণতন্ত্ৰক উদযাপন আৰু দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰতিগৰাকী নাগৰিকৰ অংশগ্ৰহণক মান্যতা দি প্ৰতি বছৰে 25 জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় ভোটদাতা দিৱস হিচাপে উদযাপন কৰা হয়। উল্লেখযোগ্য যে 1950চনৰ এই দিনটোতে ভাৰতীয় সংবিধানৰ 324 নম্বৰ অনুচ্ছেদৰ অধীনত ভাৰতীয় নিৰ্বাচন আয়োগ গঠন হৈছিল। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মোৰ ভাৰত মোৰ ভোট। দেশৰ 11 লাখ নিৰ্বাচনী বুথত আজি এই দিৱস উদযাপন কৰা হয়। নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উপলক্ষে আজি মাজুলীত নিৰ্বাচনী বিষয়াই নতুন ভোটদাতা, জ্যেষ্ঠ ভোটদাতা, বিশেষভাৱে সক্ষম ভোটদাতাৰ লগতে মাজুলীৰ সাংবাদিক আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰে ভোটদাতা দিৱস পালন কৰে। অনুষ্ঠানত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে শপত বাক্য পাঠ কৰোৱায়। একেদৰে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা সদৰ হামৰেণত এটা সমদল উলিওৱা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয়। জিলাখনৰ কেইবাগৰাকীও নতুন ভোটদাতাক আকৰ্ষণ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল খন্তেক পাছতে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে টছত জিকি নিউজিলেণ্ডক প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ জনায়। ইতিমধ্যে ষ্টেডিয়ামৰ বাহিৰত দৰ্শকৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ভাৰতে সম্প্ৰতি এই শৃংখলাত 2-0 অগ্ৰগতি লাভ কৰিছে। ৭৭সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া কিছু সময় পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশ্যি ভাষণ। দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ। অসমৰ 5গৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান। গুৱাহাটীত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ 2টা বাঁহ প্ৰকল্প মুকলি। অসমৰ 200বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰী এটিকলি দুটিপাত আঁচনিৰ শুভাৰম্ভ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি তৃতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।